মঠিয়া লিখা শুভবাৰ্তা 11 অধ্যায়। যীশুৱে তেওঁ 12জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্ৰচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ'ল। যোহন বাপ্তাইজকৰ প্ৰশ্ন, যীশুৰ উত্তৰ। যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মকথা শুনিলে, তেতিয়া নিজৰ শিষ্যসকলৰ দ্বাৰাই যীশুক সুধি পঠালে। ক'লে, আহিব লগাজন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম? যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ। অন্ধই দৃষ্টিশক্তি পাইছে, খুৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগী খুচি কৰা হৈছে, কলাই পুনৰ শুনিছে, মৃতসকলক জীৱনলৈ পুনৰুত্থিত কৰা হৈছে, দৰিদ্ৰসকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে। ধন্য সেই লোক যিজনে মোক লৈ কোনো বাধা নাপায়। যোহনৰ শিষ্যসকল যেতিয়া উলটি গ'ল, সেই সময়ত যীশুৱে যোহনৰ বিষয়ে লোকসকলৰ আগত এই কথা ক'বলৈ ধৰিলে, আপোনালোকে কি চাবৰ বাবে মোৰ প্ৰান্তলৈ গৈছিল? বতাহে লৰোৱা এক নল খাগৰি। তেনেহ'লে কি চাবলৈ ওলাই গৈছিল? মিহি কাপোৰ পিন্ধা মানুহনে? বাস্তৱিকতে যিসকলে মিহি কাপোৰ পিন্ধে তেওঁলোক ৰজাৰ ভৱনতহে থাকে। তেনেহ'লে কি চাবলৈ ওলাই গৈছিল? এজন ভাওবাদীক নে? হয়, মই আপোনালোকক কওঁ, তেওঁ ভাওবাদীতকৈও মহান। এইজন তেওঁৱে যিজনৰ বিষয়ে শাস্ত্ৰত লিখা আছে, চোৱা, মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্ৰস্তুত কৰিব। মই আপোনালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গৰ্ভত যিমান মানুহৰ জন্ম হৈছে তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই, কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন আৰু ব্যক্তিও যোহনতকৈ মহান। বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। যোহনৰ সময়লৈকে সকলো ভাওবাদীয়ে আৰু বিধানশাস্ত্ৰই ভাবুকি প্ৰকাশ কৰিছে। আপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহ'লে আহিব লগা যি এলিয়া, এই যোহনে সেইজন, যিজনৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। এই যুগৰ লোকসকলৰ কাৰ লগত তুলনা দিম? এওঁলোক এনেকুৱা ল'ৰা ছোৱালীৰ নিচিনা যিসকলে বজাৰত বহি সংগীসকলক মাতি কয়, আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা, আমি হুকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা। যোহনে আহি ভোজন গ্ৰহণ বা দ্ৰাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয় তেওঁক ভূতে পাইছে। মানুহৰ পুত্ৰই আহি ভোজন পান কৰিলে কাৰণে লোকে কয়, এই চোৱা, এইজন এজন খকুৱা আৰু মদাসী মানুহ, কৰ সংগ্ৰহকাৰী আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়। অবিশ্বাসীসকলৰ উদ্দেশ্যে যীশুৰ সতৰ্কবাণী। যীশুৱে যিবোৰ নগৰৰ বেছিভাগ পৰাক্ৰম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসীসকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন পালটন নকৰিলে। হাই কৰাচিন, হাই বৈচদা, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ'ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চিদুন নগৰত কৰিলোঁ হয়, তেনেহ'লে বহুদিনৰ আগেয়ে তাৰ নিবাসীসকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন পালটন কৰিলেহেঁতেন। কিন্তু মই আপোনালোকক কওঁ, সোধ বিচাৰ দিনা আপোনালোকতকৈ তুৰ আৰু চিদুনৰ দশা সহিব পৰা হ'ব। তুমি কপৰ্ণাহুম, তুমি ভাবা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ'ব? কেতিয়াও নহয়, তোমাক মৃত্যুলোকলৈ অৰ্থাৎ নৰকলৈহে অনা হ'ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ'ল, সেইবোৰ কৰ্ম যদি চদুমত কৰা হ'লহেঁতেন, তেনেহ'লে চদুম আজিও থাকিলেহেঁতেন। কিন্তু মই তোমালোকক কওঁ, সুদবিচাৰৰ দিনা তোমালোকতকৈ চদুম নগৰ দশা সহিবৰ বাবে অধিক সহজ হ'ব। যীশুৰ প্ৰাৰ্থনা, পৰিশ্ৰান্তসকলক নিমন্ত্ৰণ কৰা। সেই সময়ত যীশুৱে মাত লগাই ক'লে, হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্ৰশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গোপতে ৰাখিছা, কিন্তু শিশুসকলৰ দৰে সৰল লোকসকলৰ আগত প্ৰকাশ কৰিলা। হয় পিতৃ, এইদৰে তোমাৰ দৃষ্টি ই সন্তোষজনক হৈছে, কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পণ কৰিছে। পিতৃৰ বাহিৰে পুত্ৰক কোনেও নাজানে, পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যিজনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৱে তেওঁক জানে। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমলচিতৰ মানুহ, এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুৱলি লোৱা আৰু মোৰ শিক্ষা লোৱা, যাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা, কিয়নো মোৰ যুৱলি নিয়া সহজ আৰু মোৰ বুজাও লঘু।